এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাৰ আজি বিজয়া দশমীত বিসৰ্জন বিজয়া দশমী উপলক্ষে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ দেশবাসীক শুভেচ্ছা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত জাতিৰ পিতা মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে আজি কৃতজ্ঞ ৰাষ্ট্ৰৰ শ্ৰদ্ধাঞ্জলি প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তী উপলক্ষে আজি শ্ৰদ্ধা নিবেদন আৰু দুৰ্গা পূজাৰ আনন্দৰ মাজতে ৰাজ্যত কেইবাটাও পথ দুৰ্ঘটনা আৰক্ষী বিষয়াসহ 4 জনৰ মৃত্যু। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অংকুৰ জ্যোতি শৰ্মা। এতিয়া শুনক বিতং বাতৰি। আজি শাৰদীয় দুৰ্গোৎসৱৰ বিজয়া দশমী। ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ আজি দশমী আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্ৰিকা বিসৰ্জন প্ৰক্ৰিয়া সম্পন্ন হ'ব। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃন্ময় প্ৰতিমা বিসৰ্জন দিয়া হ'ব। গুৱাহাটী মহানগৰীত আজিৰে পৰা বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাটপথসমূহত যান জঁটৰ সমস্যা লাঘৱ কৰাৰ বাবে যান বাহন আৰক্ষীয়ে বিহিত ব্যৱস্থা লৈছে। গুৱাহাটীত এইবাৰ 500+ পূজা সম্পন্ন হোৱা হেতুকে পৰ্যায়ক্ৰমে প্ৰতিমাসমূহ বিসৰ্জন দিয়া হ'ব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলা প্ৰশাসনে জিলাখনৰ ব্ৰহ্মপুত্ৰৰ কাছাৰীঘাটত দেৱী বিসৰ্জনৰ ব্যৱস্থা কৰিছে। এই সন্দৰ্ভত পূজা সমিতিসমূহক নীতি নিৰ্দেশনা দিয়া হৈছে। জিলাখনৰ নামৰূপ, নাহৰকটীয়া, দুলীয়াজান, টেঙাঘাট, চাবুৱা, টিংখং আদি অঞ্চলৰ পূজা সমিতিসমূহে দিহিং, চেচাকে ধৰি নদীসমূহত বিসৰ্জনৰ বাবে ব্যৱস্থা লৈছে। কাছাৰ জিলাতো আজি দেৱী দুৰ্গাৰ বিসৰ্জন পৰ্বৰ আয়োজন কৰা হৈছে। ইয়াৰ আগেয়ে মহিলাসকলে পৰস্পৰক মিঠাই খুৱাই সেন্দুৰ খেলিব। জিলাখনৰ শিলচৰ সদৰঘাটৰ বিসৰ্জনস্থলীত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে প্ৰতিমা বিসৰ্জন দিয়া হ'ব। কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই সকলো দিশ পৰ্যালোচনা কৰে। আজি আৰু কাইলৈ হ'বলগীয়া এই বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে তেওঁ যাৱতীয় নিৰ্দেশনা দিয়ে। উল্লেখযোগ্য যে জিলাখনত এইবাৰ 1592খন দুৰ্গা পূজা অনুষ্ঠিত হয়। যোৰহাট জিলাৰ পূজাডুবি বিসৰ্জন ঘাটত কটকটীয়া নিৰাপত্তাৰ মাজেৰে দেৱী বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। দৰং জিলাত আজি দিনৰ 12 বজাত বিসৰ্জন পৰ্ব আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে আৰক্ষী, SDRF আৰু অন্যান্য বিভাগৰ কৰ্মীসকলক সষ্টম কৰি ৰখা হৈছে। গোৱালপাৰা জিলাৰ 36খন পূজা সমিতিয়ে চহৰখনৰ কাছাৰীঘাটত বিসৰ্জন প্ৰক্ৰিয়া সম্পন্ন কৰিব। ইয়াৰ বাবে প্ৰশাসনে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে। বিয়লি বিসৰ্জন পৰ্ব আৰম্ভ হ'ব। ধুবুৰী জিলাতো আজি দেৱী বিসৰ্জনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। জিলাখনৰ 3টা ঘাটত বৈদিক নীতি নিয়মেৰে দেৱী বিসৰ্জন দিয়া হ'ব বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত এয়া আমাৰ ধুবুৰীৰ সংবাদদাতা প্ৰদীপ সাহা।
আজি বিজয় দশমী, হাতীত আগমন কৰা দেৱী দুৰ্গাক আজি বিজয় দশমীত দোলাত বিদায় সম্ভাষণ জনোৱা হ'ব। 5 দিনীয়া দুৰ্গোৎসৱৰ হাস্যমধুৰ মহোৎসৱৰ পাছত চিৰাচৰিত স্বাগতম জনাই দুপৰীয়াৰ পৰাই আই দুৰ্গাক বিশাল মনেৰে অগণন ভক্তই অশ্ৰুসিক্ত নয়নেৰে বিদায় জনাব। প্ৰতিমা নিৰঞ্জনৰ লগত সংগতি ৰাখি আজি মণ্ডপে মণ্ডপে মহিলাসকলে সেন্দুৰ খেলাৰ আয়োজন কৰিছে। ধুবুৰী জিলাৰ প্ৰশাসনে আজি সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। জিলাখনৰ ধুবুৰী ব্ৰহ্মপুত্ৰ নিতাই ৰূপনীৰ ঘাট, গৌৰীপুৰৰ গদাধৰ নৈৰ ঘাট, বিলাসীপাৰ গৌৰাং নৈৰ বানিয়াপাৰা আদি নৈত বৈদিক ৰীতি নিয়মৰ মাজেৰে প্ৰশাসনৰ তত্বাৱধানত সন্ধিয়ালৈকে বিসৰ্জন পৰ্ব সম্পূৰ্ণ কৰা হ'ব। বিজয়া দশমী সুকলমে পালন কৰাৰ উদ্দেশ্যে আজি সমগ্ৰ জিলাত ড্ৰাই ডে ঘোষণা কৰা হৈছে।
বিজয়া দশমী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমগ্ৰ দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱে সত্য আৰু ন্যায়ৰ পথ অনুসৰণ কৰিবলৈ জনসাধাৰণক অনুপ্ৰাণিত কৰে। এই উৎসৱে ন্যায়, সমতা আৰু সমন্বয়ৰ সৈতে একগোট হৈ আগবাঢ়িবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলিও শ্ৰীমতী মুৰ্মুৱে আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিজয়া দশমী উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে বিজয়া দশমী অশুভ আৰু অসত্যৰ ওপৰত শুভ আৰু সত্যৰ বিজয়ৰ প্ৰতীক। এই পবিত্ৰ উৎসৱে সকলোকে সাহস, বুদ্ধি আৰু ভক্তিৰ পথেৰে নিৰন্তৰ অগ্ৰসৰ হোৱাৰ বাবে প্ৰেৰণা যোগাব বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি পুৱাৰে পৰা ৰাজ্যৰ সত্ৰ নামঘৰসমূহত হৰিনামৰ ধ্বনিৰে মুখৰ হৈ উঠিছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী প্ৰভাতী কীৰ্তনেৰে শুভাৰম্ভ কৰা হয়। সত্ৰপীঠ মাজুলীত গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে নাম প্ৰসংগকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। সত্ৰ আৰু নামঘৰসমূহৰ সমান্তৰালকৈ আঞ্চলিক ধৰ্মালোচনা সভাসমূহৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জয়ন্তী পালন কৰা হৈছে। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা সত্ৰতো আজি 577 সংখ্যক জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। সত্ৰ নগৰী বৰপেটাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰ আদিত মহাপুৰুষজনাৰ জয়ন্তী উপলক্ষে পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। এই সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা অৰূপ জ্যোতি মহন্ত।
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ সত্ৰনগৰী বৰপেটাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত অৱস্থিত সত্ৰ নামঘৰ আদিত আজি উলহ মালহেৰে পালন কৰা হৈছে। ইয়াৰ লগতে বিভিন্ন অনুষ্ঠান সংগঠন আদিৰ উদ্যোগতো জন্মোৎসৱ উদযাপন কৰা হৈছে। জন্মোৎসৱৰ কাৰ্যসূচী হিচাপে ধৰ্মালোচনী সভা, ভাগৱত পাঠ, বৰগীত প্ৰতিযোগিতা, সত্ৰীয় নাট্য প্ৰতিযোগিতা, গুৰুজনাৰ বিষয়ে বক্তৃতা প্ৰতিযোগিতা, ভাগৱত ভ্ৰমণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত পূৰ্বৰ দৰে পৰম্পৰাগত ৰীতি নীতিৰে এইবাৰো গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হৈছে। এই উপলক্ষে আজি আইসকলে আৰম্ভ কৰা পুৱাৰ প্ৰসংগৰ পাছৰে পৰা গুৰুজনাৰ জন্মতিথিৰ লগত সংগতি ৰাখি সত্ৰৰ সেৱায়িত্ব কৰ্মসমূহ সম্পাদন কৰা হৈছে। জগত গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ তেৰাৰ প্ৰধান কৰ্মভূমি পাটবাসীৰ শংকৰদেৱ থান সত্ৰটো উলহ মালহেৰে পালন কৰা হৈছে। ইয়াৰ লগতে গুৰুজনাই নামনি অসমলৈ আহি প্ৰথমে আশ্ৰয় লোৱা চীনপৰা ভিঠিতান সত্ৰৰ উপৰি কমাৰকুচি সত্ৰ, সুন্দৰীয়া সত্ৰ আদিতো আবিৰ্ভাৱ তিথি পালন কৰা হৈছে। ইপিনে বিগত 77 বছৰে উদযাপন কৰি অহা বৰপেটাৰ বৰবজাৰ যুৱ সংঘই এইবাৰো 3-দিনীয়া বিস্তৃত কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰিছে।
কামৰূপ জিলাৰ শুৱালকুছিত বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ 577 সংখ্যক জয়ন্তী উৎসৱৰ আয়োজন কৰা হৈছে। আজি উষা কীৰ্তনৰ পাছত আইসকলৰ নাম প্ৰসংগ, মহাপুৰুষে ধৰ্মালোচনা সভা আৰু ধৰ্মধ্বজা উত্তোলন কৰি জয়ন্তীৰ শুভাৰম্ভ কৰা হ'ব। ইয়াৰ পাছত হৰিনাম কীৰ্তন, পাঠ পঢ়া, চৰিত তোলা আদি কাৰ্যসূচী লোৱা হ'ব। নিশা 9 বজাত শ্ৰীমন্ত কৃষ্টি বিকাশ কেন্দ্ৰৰ শিল্পীসকলে মহাপুৰুষজনাৰ ৰুক্মিণী হৰণ অংকীয়া নাট পৰিৱেশন কৰিব। কাইলৈ আইসকলৰ হৰিনাম সমদলৰ পাছত বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি আয়োজকৰ সূত্ৰই প্ৰকাশ কৰিছে। গোৱালপাৰা জিলাৰ শ্ৰী শ্ৰী শ্যামৰায় সত্ৰ আৰু বগুৱানৰ হাতী সত্ৰত 5-দিনীয়া কাৰ্যসূচীৰে মহাপুৰুষজনাৰ জয়ন্তী অনুষ্ঠিত হৈছে। যোৰহাট জিলাৰ তিয়কৰ ভগামুখত আজি পুৱতি নিশা আৰক্ষীৰ এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা মৰাৰ ফলত হোৱা দুৰ্ঘটনাত এজন আৰক্ষী বিষয়াৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাত মৃত্যু হোৱা আৰক্ষী বিষয়াজন ভগামুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ মালাকাৰ বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত একেখন আৰক্ষী চকীৰে 5 গৰাকী আৰক্ষীসহ উপ পৰিদৰ্শক মৰমীনাথ গুৰুতৰভাৱে আহত হয়। আহত আটাইকেইজন আৰক্ষীকে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ডিব্ৰুগড় জিলাৰ চাবুৱা থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথত কালি সংঘটিত এটা দুৰ্ঘটনাত 2 যুৱকৰ মৃত্যু হয়। দুচকীয়া আৰু 4-চকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত কৌশিক শইকীয়া আৰু উচ্চজিৎ শইকীয়া নামৰ 2 যুৱক গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়। এই শোকাবহ দুৰ্ঘটনাৰ পাছত অঞ্চলজুৰি শোকৰ চাপৰে। ইপিনে যোৱা নিশা কাছাৰ জিলাৰ ঢলাইৰ লাইলাপুৰত সংঘটিত এটা দুৰ্ঘটনাত 1 যুৱকৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাত মৃত্যু হোৱা যুৱকজন ফ্ৰেন্স নগৰৰ অপু দাস বুলি জানিব পৰা গৈছে। এখন দ্ৰুতবেগী পিকআপ ভানে দুচকীয়া বাহনত আহি থকা অৱস্থাত অপু দাস নামৰ যুৱকজনক খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া মৈভৰ 411.5, 289.9 মিটাৰ, FM-ৰ 101.6 MHz-ত শুনিছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটীযোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক অংকুৰ জ্যোতি শৰ্মাৰ পৰা।
জাতিৰ পিতা মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে আজি সমগ্ৰ দেশে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মহাত্মা গান্ধীৰ 156 সংখ্যক জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দিয়া বাৰ্তাত কয় যে গান্ধীজীয়ে দিয়া শান্তি, সহনশীলতা আৰু সত্যৰ বাৰ্তা সমগ্ৰ মানৱ জাতিৰ বাবে প্ৰেৰণা। অস্পৃশ্যতাৰ দৰে বিভিন্ন সামাজিক কুসংস্কাৰ আঁতৰ কৰাৰ লগতে দুৰ্বল শ্ৰেণীক শক্তিৰ সমৰ্থন আগবঢ়াবলৈ গান্ধীজীয়ে অহোপুৰুষাৰ্থ কৰিছিল বুলি তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধী জয়ন্তী উপলক্ষে মহাত্মা গান্ধীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কয় যে গান্ধীজী সেৱা আৰু সহানুভূতিৰে জনসাধাৰণক সবলীকৰণৰ ওপৰত গুৰুত্ব দিছিল। বিকশিত ভাৰত গঢ়াৰ পথত গান্ধীজীৰ আদৰ্শ দেশে সদায় অনুসৰণ কৰিব বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি গান্ধী জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ আহ্বান মৰ্মে আজি জিলাখনৰ বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু অনুষ্ঠান প্ৰতিষ্ঠানত পুৱাই চাফাই অভিযান ৰূপায়ণ কৰা হয়। এই সন্দৰ্ভত জিলাখনৰ আয়ুক্তগৰাকীয়ে এইদৰে কয়।
আমি ৰাতিপুৱাৰ পৰা আজি 6টা বজাৰ পৰা নিজৰ অফিচখিনি, বেলেগত নহ'লেও নিজৰ অফিচ প্ৰাংগণত সদায় যিহেতু আমি থাকোঁ, নিজে আজি চাফা চিকুণ কৰাৰ এটা আজি নিৰ্দেশ দিছে। নিৰ্দেশ বুলিয়েই নহয়, গোৱালপাৰাতে লগতে ধৰি অসম তথা সমগ্ৰ ভাৰততেই আজি গান্ধী জয়ন্তী মানিছে। আৰু প্ৰচেষ্টাটো এইটোৱেই যে নিজৰ নিজৰ অফিচ, নিজৰ নিজৰ ঘৰত আমি যদি চাফ চিকুণকৈ থাকিব পাৰোঁ, সেইটোৱে আমাৰ উদ্দেশ্য। আৰু আমি নিজৰ গোৱালপাৰা জিলাৰ সকলো চৰকাৰী কাৰ্যালয়সমূহত আমি নিৰ্দেশ দিছোঁ যে চৰকাৰে যি নিৰ্দেশ দিছে সেই নিৰ্দেশৰ মৰ্মে আমিও স্কুল কাৰ্যালয়সমূহত নিজৰ কাৰ্যালয়ৰ যি প্ৰাংগণত যি চাফ চিকুণ ৰাখিবৰ কাৰণে সবকে অনুৰোধ জনাইছোঁ। আৰু মই আশা কৰোঁ যে সেই অনুৰোধ মৰ্মে সকলোৱে নিজৰ স্কুল বা কাৰ্যালয়সমূহত যি চাফ চিকুণৰ কাৰ্যসূচী সেইটো চলোঁ।
ৰাজ্যৰ অন্যান্য প্ৰান্ততো গান্ধী জয়ন্তী উপলক্ষে প্ৰাৰ্থনা সভা আৰু অন্যান্য কাৰ্যসূচী লোৱা হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তী উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। 1966 চনৰ পৰা 1966 চনলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা লাল বাহাদুৰ শাস্ত্ৰীয়ে দুগ্ধ বিপ্লৱৰ সূচনা কৰিছিল। কৃষি আৰু কৃষকসকলৰ উন্নয়নৰ হকে প্ৰচেষ্টা লোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশত সেউজ বিপ্লৱৰ সূচনা কৰাটো অগ্ৰণী ভূমিকা লৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা জনাই কয় যে জয় জোৱান জয় কিষাণ ধ্বনিৰে তেওঁ জনগণৰ মাজত দেশাত্মবোধৰ চেতনা জগাই তুলিছিল। তেওঁ অনবদ্য ব্যক্তিত্ব, আদৰ্শ আৰু দৃঢ়তাই প্ৰত্যাহ্বানপূৰ্ণ সময়ত দেশক নেতৃত্ব দিছিল বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত SIT গ্ৰেপ্তাৰ কৰা শ্যামকানু মহন্ত আৰু শিল্পীজনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক 14 দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৰজমিন তদন্ত কৰিবলৈ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ এটা দল শীঘ্ৰে ছিংগাপুৰলৈ যাব বুলি SIT নেতৃত্ব দিয়া শীৰ্ষ আৰক্ষী বিষয়া মুন্না প্ৰসাদ গুপ্তাই প্ৰকাশ কৰিছে। তেওঁ কয় যে পাৰস্পৰিক আইনী সহায়তা চুক্তি অনুসৰি দলটোৱে ছিংগাপুৰলৈ গৈ তদন্ত কৰিব। তেওঁ লগতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ পৰা সকলো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী তথা অন্যান্য নথি পত্ৰ জব্দ কৰা হৈছে বুলি জানিবলৈ দিয়ে।
আমি ছিংগাপুৰৰ যিটো ইনভেষ্টিগেশ্যন আছে, যিহেতু ছিংগাপুৰ এখন বেলেগ ৰাষ্ট্ৰ, তাত তদন্ত কৰাৰ এটা বিশেষ প্ৰক্ৰিয়া আছে। সেই প্ৰক্ৰিয়াৰ মাজেদি যাব লাগিব। ভাৰত আৰু ছিংগাপুৰৰ মাজত মিউচুৱেল লিগেল ট্ৰিটি এখন আছে। সেই ট্ৰিটিৰ মতে আমি তদন্ত কৰিম। আমি ইতিমধ্যে, আপোনালোকে হয়তো গম পাইছে, আমি যিটো মিউচুৱেল লিগেল এচিষ্টেঞ্চ ৰিকুৱেষ্ট বিচাৰিছোঁ সেইটো ইতিমধ্যে ছিংগাপুৰত গৈ পাইছে। আৰু সেইমতে ভাৰতৰ হাই কমিছন যি ছিংগাপুৰত আছে, তাৰ জৰিয়তে আমি ছিংগাপুৰৰ কনচাৰ্ণ যি অথৰিটি, তেওঁলোকৰ লগত আমি যোগাযোগত আছোঁ। আৰু তেওঁলোকৰ লগত যোগাযোগ কৰি আমাৰ টীম ৰেডি আছে। আমি খুব সোনকালে ছিংগাপুৰলৈ টীম পঠিয়াম। তাত যিখিনি ইনভেষ্টিগেশ্যন কৰিবলগীয়া আছে ছিংগাপুৰত, যিহেতু সেইটো আমি ছিংগাপুৰ অথৰিটিৰ সহযোগত কৰিব লাগিব, সেইখন এখন বেলেগ ৰাষ্ট্ৰ আৰু মিউচুৱেল লিগেল এচিষ্টেঞ্চ ট্ৰিটিৰ জৰিয়তে কৰিব লাগিব, সেইখিনি কাম আমাৰ ইতিমধ্যে কৰা হৈছে।
ইপিনে শিল্পীগৰাকীৰ গৃহনগৰী যোৰহাটত কালি ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। যোৰহাট ষ্টেডিয়ামত আয়োজিত এই অনুষ্ঠানত সৰ্বধৰ্ম প্ৰাৰ্থনা, গায়ন বায়ন, দিহানাম আদি পৰিৱেশনেৰে জনতাৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনোৱা হয়। অগণন গুণমুগ্ধ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নিখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰে কালিয়ে ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ শিল্পীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। কৰ্ণাটকৰ কানাড়া সংগীতৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ অৱদানৰ কথা কৰি শ্ৰীশিৱকুমাৰে কৰ্ণাটকত বাস কৰা অসমীয়া লোকসকলে শিল্পীগৰাকীৰ স্মৃতি সংৰক্ষণৰ বাবে কৰ্ণাটক চৰকাৰক এটুকুৰা ভূমি বিচাৰি অনুৰোধ জনোৱাৰ কথা উল্লেখ কৰে। এতিয়া পুনৰ বাতৰি মাজলৈ।
কেন্দ্ৰীয় মন্ত্ৰীসভাই 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ নুমলীগড় অংশৰ সম্প্ৰসাৰণ কৰি 4 লেনলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনাইছে। মুঠ 6,957 কোটি টকা ব্যয়ৰে এই 85 কিলোমিটাৰ দৈৰ্ঘৰ পথছোৱা সম্প্ৰসাৰণ কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত বন্যপ্ৰাণী অনুকূল ব্যৱস্থা ৰূপায়ণ কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি আংলঙৰ পাৰ্বত্য অঞ্চললৈ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি বন্যপ্ৰাণীসমূহে যাতে মুক্ত আৰু বাধাহীনভাৱে আহ যাহ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰকল্পৰ অধীনত প্ৰায় 34.5 কিলোমিটাৰৰ এটা এলিভেটেড কৰিডৰ নিৰ্মাণ কৰা হ'ব। ICC মহিলাৰ এদিনীয়া বিশ্বকাপ প্ৰতিযোগিতাত যোৱা নিশা ইন্দোৰৰ হোলকাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াই নিউজিলেণ্ডক 89 ৰাণত পৰাস্ত কৰে। আজি কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে বাংলাদেশ অৱতীৰ্ণ হ'ব। বিয়লি 3 বজাত খেলখন আৰম্ভ হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাৰ আজি বিজয়া দশমীত বিসৰ্জন। বিজয়া দশমী উপলক্ষে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ দেশবাসীক শুভেচ্ছা। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত। জাতিৰ পিতা মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে আজি কৃতজ্ঞ ৰাষ্ট্ৰৰ শ্ৰদ্ধাঞ্জলি। প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তী উপলক্ষে আজি শ্ৰদ্ধা নিবেদন। আৰু দুৰ্গা পূজাৰ আনন্দৰ মাজতে ৰাজ্যত কেইবাটাও পথ দুৰ্ঘটনা, আৰক্ষী বিষয়াসহ 4 জনৰ মৃত্যু। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।